Ilyam Abdurrahmanini. বাতৰি কংশ ভাস্বতী চক্ৰৱৰ্তীয়ে এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি ছেভেন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ইটালীৰ অপুলিয়ালৈ বুলি ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে চৰকাৰে পৰৱৰ্তী 5 বছৰত দেশৰ প্ৰতিৰক্ষা ৰপ্তানি 50,000 কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে আয়োজিত নীট ইউজি ৰিপ্লেচমেণ্ট ক্লাছ কৰা 1,561 গৰাকী প্ৰাৰ্থীৰ পৰীক্ষা 23 জুনত পুনৰ অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা পেমা খাণ্ডুৱে আজি একেৰাহে তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে আৰু ভাৰতৰ এইছ এছ প্ৰণয় আৰু সমীৰ বাৰ্মা অষ্ট্ৰেলিয়ান অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি ছেভেন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ইটালীৰ অপুলিয়ালৈ বুলি ৰাওনা হৈছে। যাত্ৰাৰ পূৰ্বে দিয়া এটা বিবৃতিত শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু ইটালীৰ মাজৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাৰ লগতে ভাৰত প্ৰশান্ত মহাসাগৰীয় আৰু ভূমধ্য সাগৰীয় অঞ্চলৰ মাজত থকা সহযোগিতা সুদৃঢ় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ। শ্ৰীমোদীয়ে কয় যে একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে তেওঁৰ প্ৰথমটো বিদেশ ভ্ৰমণ। তেওঁ কয় যে যোৱা বছৰ ইটালী প্ৰধানমন্ত্ৰী জৰ্জিঅ মেলনীৰ ভাৰত ভ্ৰমণ দুই দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা আৰু অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছিল। তেওঁ কয় যে এই সন্মিলনৰ সময়ছোৱাত কৃত্ৰিম বুদ্ধিমত্তা, শক্তি, আফ্ৰিকা, ভূমধ্যসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে চৰকাৰে পৰৱৰ্তী 5 বছৰত দেশৰ প্ৰতিৰক্ষা ৰপ্তানি 50,000 কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি বিজেপি নেতাগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে ইতিমধ্যে 21,000 কোটিৰো অধিক টকা মূল্যৰ প্ৰতিৰক্ষা আহিলাপাতি ৰপ্তানি কৰিছে আৰু এয়া সঁচাকৈয়ে ঐতিহাসিক ঘটনা। শ্ৰীসিঙে কয় যে চৰকাৰে এখন শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়ি তুলিব খোজে আৰু দেশৰ সুৰক্ষা তথা সুৰক্ষা বাহিনীসমূহৰ কল্যাণ তেওঁৰ বাবে সদায় অগ্ৰাধিকাৰৰ বিষয় হৈ থাকিব। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে মন্ত্ৰালয়ৰ প্ৰথম 100 দিনৰ কাৰ্য পৰিকল্পনা সম্পৰ্কীয় পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত শ্ৰীসিঙে প্ৰাক্তন সৈনিক কল্যাণ বিভাগৰ সৈতে জড়িত বিভিন্ন বিষয় সম্পৰ্কে মত প্ৰকাশ কৰি প্ৰাক্তন সৈনিকসকলৰ কল্যাণত গুৰুত্ব আৰোপ কৰে। ভাৰত মহাসাগৰ অঞ্চলৰ বৰ্ধিত কৌশলগত গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এইবাৰৰ কাৰ্যকালৰ প্ৰথমটো যাত্ৰাৰ বাবে বিশাখাপট্টনমত থকা নৌ সেনাৰ কমাণ্ডক বাছনি কৰে। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিংস্ৰাপু ৰাম মোহন নাইডুৱে আজি নতুন দিল্লীত মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰে। শ্ৰীনাইডুৱে কয় যে বিমান সেৱা সুচল কৰি তোলাটো তেওঁৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ বিষয় হ'ব। বিমান ভাড়া সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে ভাড়া হ্ৰাস কৰাত আৰু বিমান যাত্ৰা বহনসাধ্য কৰি তোলাত গুৰুত্ব আৰোপ কৰিব। 2024-2025 বৰ্ষৰ নিয়মীয়া কেন্দ্ৰীয় বাজেটৰ প্ৰস্তুতি আৰম্ভ হৈছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কালি বিত্ত মন্ত্ৰালয়ৰ দায়িত্ব গ্ৰহণ কৰিছে আৰু এই সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট ইউজিত গ্ৰেচমাৰ্ক লাভ কৰা 1,561 গৰাকী প্ৰাৰ্থীৰ পৰীক্ষা 23 জুনত পুনৰ অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই আজি জাৰি কৰা এখন অধিসূচনাত এই বুলি কোৱা হৈছে যে সকলো শিক্ষাৰ্থীক এই বিষয়ে আনুষ্ঠানিকভাৱে অৱগত কৰোৱাৰ উদ্দেশ্যে সংস্থাটোৱে শীঘ্ৰে এখন ৰাজহুৱা জাননী জাৰি কৰিব আৰু প্ৰাৰ্থীসকলৰ সৈতে ইমেইল যোগে যোগাযোগ কৰিব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কৈছে যে সংস্থাটোৱে উচ্চ ক্ষমতাযুক্ত কমিটীত প্ৰতিবেদন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কৰা মন্তব্য অনুসৰি পৰীক্ষা পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু 1,563 গৰাকী শিক্ষাৰ্থীক প্ৰদান কৰা গ্ৰেচমাৰ্ক প্ৰত্যাহাৰ কৰা হৈছে। ইপিনে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নীট ইউ জি পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা অভিযোগ খণ্ডন কৰিছে। নীট পৰীক্ষাৰ কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই বুলি তেওঁ প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপ্ৰধানে নীট সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি আদৰণি জনায়। নীট পৰীক্ষাৰ বিসংগতি সন্দৰ্ভত শ্ৰীপ্ৰধানে কয় যে পৰীক্ষাত সমস্যাৰ সৃষ্টি কৰাৰ বাবে জগৰীয়াসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তেওঁ লগতে শিক্ষাৰ্থী আৰু অভিভাৱকসকলক এইবুলি আশ্বাস দিয়ে যে কেন্দ্ৰীয় চৰকাৰ তেওঁলোকৰ ন্যায় প্ৰদানৰ বাবে বদ্ধপৰিকৰ। ইফালে কংগ্ৰেছ দলে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত নীট পৰীক্ষাৰ বিষয়টো নিকা তদন্তৰ দাবী কৰিছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই সামাজিক মাধ্যমযোগে নীট পৰীক্ষাত খেলি মেলি দুৰ্নীতি আৰু পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱা বুলি অভিযোগ উখাপন কৰিছে। তেওঁ কৈছে যে তদন্তৰ দুষ্কতিকাৰীসকলক কঠোৰতম শাস্তি দিব লাগে আৰু শিক্ষাৰ্থীসকলৰ এবছৰ বিনষ্ট হোৱা পাৰ ৰক্ষা কৰাৰ বাবে ক্ষতিপূৰণ প্ৰদান কৰিব লাগে। বিজেপিৰ জ্যেষ্ঠ নেতা পেমা খাণ্ডুৱে আজি একেৰাহে তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। শ্ৰীখাণ্ডুৰ সৈতে আন 13গৰাকী কেবিনেট মন্ত্ৰীয়েও শপত লয়। অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কে টি পাৰনায়কে তেওঁলোকক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। শপত গ্ৰহণ কৰা কেবিনেট মন্ত্ৰীসকলৰ ভিতৰত চাওনা মেই, নিৰম বাগে, নেটু দোকান, গেব্ৰিয়েল জি বংশুক, বংগী ৱাং, পি ডি সোণা, মামা নাটু, শ্ৰীমতী ডাংচাংগুলিপুৰ, বালু ৰাজা, কেন্দ্ৰজী আৰু অৰ্জুন কাশী আছে। শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু, স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা, জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদ, অসম আৰু ছিকিমৰ মুখ্যমন্ত্ৰী আৰু অৰুণাচলৰ পূব সমষ্টিৰ সংসদীয় সমষ্টিৰ সাংসদ তাকিৰ গাৰ্গকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিজেপিয়ে ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ মুঠ 60খন আসনৰ ভিতৰত 46খন আসনতে জয়লাভ কৰিছে। জম্মু কাশ্মীৰৰ লেডাৰ জিলাৰ গান্দহৰ কোটাৰ অঞ্চলত উগ্ৰপন্থী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত গুলীয়াগুলী ঘটনাৰ পাছতে অঞ্চলটোত নিৰাপত্তাৰক্ষীয়ে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। এই গুলীয়াগুলী ঘটনাত যোৱা নিশা বিশেষ অভিযানকাৰী দলৰ এজন কনিষ্ঠাবো নিহত হৈছে। উগ্ৰপন্থী কেইটাক বিচাৰি উলিওৱাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। যোৱা নিশাৰ সংঘৰ্ষৰ পাছত আৰক্ষীয়ে 4টা সন্ত্ৰাসবাদীৰ ফটো মুকলি কৰি দিছে। এই সন্ত্ৰাসবাদীকেইটা ভদৰৱাহ, থাথি আৰু গান্দৰ অঞ্চলত লুকাই থকা বুলি সন্দেহ কৰা হৈছে। সন্ত্ৰাসবাদীকেইটাক আটক কৰাত সহায় কৰিব পৰা যিকোনো তথ্যৰ যোগান দিয়াসকলক 5,00,000 টকাৰ পুৰস্কাৰ দিয়া হ'ব বুলি ঘোষণা কৰা হৈছে। ভাৰতৰ বেডমিণ্টন খেলুৱৈ এইচ এছ প্ৰণয় আৰু সমীৰ বৰ্মা অষ্ট্ৰেলিয়ান অপেন প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছিডনীত আজি অনুষ্ঠিত ৰাউণ্ড অফ 16ৰ এখন খেলত 55বছৰীয়া প্ৰণয়ে কেৱলমাত্ৰ 40 মিনিটত ইজৰাইলৰ নিশা জিলবাৰ্মাক 21-17, 21-15 গেমত পৰাস্ত কৰে। আনখন খেলত সমীৰ বৰ্মাই অষ্টম বাছনি ছিংগাপুৰৰ খেলুৱৈ 21-14, 14-21, 21-19 গেমত পৰাস্ত কৰে। পৰৱৰ্তী ৰাউণ্ডত কালিৰ প্ৰণয়ে দ্বিতীয় বাছনি জাপানৰ কোডাই নাৰাবাকৰ বিৰুদ্ধে খেলিব। আনহাতে সমীৰ বৰ্মা চিনাইটাইপে চু ইউনিয়নৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত আকাশী কাশ্যপে অষ্ট্ৰেলিয়াৰ কাই কিউটিৰ বিৰুদ্ধে জয়লাভ কৰিছে। বাংলাদেশ আজি ৱেষ্ট ইণ্ডিজৰ কিংষ্টনত হ'বলগীয়া আই চি চিৰ টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নেডাৰলেণ্ডৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। ইপিনে ৱেষ্ট ইণ্ডিজে আজি পুৱা ট্ৰিনিডাডৰ ব্ৰায়ানৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত নিউজিলেণ্ডক 13 ৰাণ পৰাস্ত কৰে। এই জয়ৰ সুবাদত ৱেষ্ট ইণ্ডিজে প্ৰতিযোগিতাৰ ছুপাৰ 8 পইণ্টত প্ৰৱেশ কৰে। খেলখনত ৱেষ্ট ইণ্ডিজে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 9টা উইকেট হেৰুৱাই 149 ৰাণ কৰে। ৱেষ্ট ইণ্ডিজৰ হৈ শচীন ৰাদাৰফৰ্ডে 39টা অভাৰত 68 ৰাণ কৰি অপৰাজিত হৈ থাকে। নিউজিলেণ্ডৰ ট্ৰেণ্ট বোল্টে 3টা উইকেট দখল কৰে। প্ৰত্যেক দলত নিউজিলেণ্ডে 20 অভাৰত 9টা উইকেট লগাই ইয়াত 137 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৱেষ্ট ইণ্ডিজৰ হৈ অৰ্জাৰে 2004টা উইকেট দখল কৰাৰ বিপৰীতে গুডাকে স্মৃতিয়ে 3টা উইকেট লাভ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী 4-5 দিনলৈ উত্তৰ পূৰ্বাঞ্চল, পশ্চিমবংগৰ হিমালয়ৰ দাঁতিকাষৰীয়া অঞ্চল আৰু ছিকিমত ধাৰাষাৰ বৰষুণ দিব পাৰে বুলি আগলি বতৰা দিছে। বিভাগে লগতে উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ডত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ বৃদ্ধি পাব পাৰে বুলি সকীয়াই দিছে। বিভাগটোৱে কৈছে যে উত্তৰ প্ৰদেশত পৰৱৰ্তী 3-4 দিনৰ বাবে, ঝাৰখণ্ডত 3 দিনৰ বাবে আৰু বিহাৰত পৰৱৰ্তী দুদিন পৰ্যন্ত গ্ৰীষ্ম প্ৰৱাহ অব্যাহত থাকিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জি ছেভেন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ইটালীৰ অপোললৈ বুলি ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে চৰকাৰে পৰৱৰ্তী 5 বছৰত দেশৰ প্ৰতিৰক্ষা ৰপ্তানি 50,000 কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ নামভৰ্তিৰ বাবে আয়োজিত নেট ইউজিত গ্ৰেড মাৰ্ক লাভ কৰা 1,563গৰাকী প্ৰাৰ্থীৰ পৰীক্ষা 3 জুনত পুনৰ অনুষ্ঠিত হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা পেমা খাণ্ডুৱে আজি একেৰাহে তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি সিমানেই।